এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পুলক গগৈ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 78 বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবিত কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ স্থাপন কৰে। অষ্ট সপ্তটিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত উপজাতিনৰ সুবাস শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ ষষ্ঠবৰ্ষৰ 1 সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষৰ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হয়। আকাশবাণী গুৱাহাটীৰ কথাশিল্প অনুষ্ঠানত প্ৰচাৰ কৰা ডঃ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনৰ ধাৰাবাহিক পাঠৰ শীৰ্ষক গীত দুটিৰ লিৰিকেল ভিডিঅ' আজি মুকলি কৰা হয়। আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিবিধ ভাৰতী শাখাত অসমীয়া অনুষ্ঠান প্ৰচাৰৰ পুনৰ প্ৰচাৰ কৰিছে। শ্ৰোতাসকলে 100.8 মেগাহাৰ্টজত এই শাখাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। ইয়াৰ উপৰিও আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই সাদিনীয়া নাট মহোৎসৱৰ আয়োজন কৰিছে। নাট শৃংখলাত আজি সূৰ্যৰ পৰিচালনাত ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰাৱণ শীৰ্ষক নাটকখন প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আয়োজন কৰা উপজাতিনৰ সুবাস অনুষ্ঠানটো ইয়াৰ মহাবাহু শাখাত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই পোনপটীয়াকৈ প্ৰচাৰৰ বাবে আমাৰ আজি সন্ধিয়া 7:10 প্ৰচাৰিত হ'বলগীয়া অসমীয়া বাতৰি সন্ধিয়া 6:20 প্ৰচাৰিত হ'ব। বিংশ শতিকাৰ শেষৰ ফালে সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ জগতখনক সমৃদ্ধ কৰি ৰখা বিশিষ্ট কবি অনুভৱ তুলসীৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ কবিগৰাকী কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল। 1958 চনত নগাঁৱত জন্মগ্ৰহণ কৰা অনুভৱ তুলসীয়ে নাজমা, দুৰুণফুল, জলমগ্ন দৃশ্যাৱলী, কাব্যপীঠ, পানীকাউৰী, মাটিভাষা, বানানকুৰি, পঢ়ালুইটৰ পানী আদি কেইবাখনো কবিতা পুথি, অসমীয়া কবিতা আৰু তুলনামূলক আলোচনা, সৃষ্টি সুষমা আদি কবিতা বিষয়ক আলোচনা গ্ৰন্থ, গোলাপ গছত থৈ যাবি শীৰ্ষক গল্প পুথি, ঘোঁৰা, চোৱাৰী আৰু সূৰ্যৰ স্মৃতি শীৰ্ষক চিনেমা বিষয়ক সমালোচনা গ্ৰন্থ আদিকে ধৰি বহুকেইখন গ্ৰন্থৰ জৰিয়তে অসমীয়া সাহিত্যভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁৰ কবিতা জাৰ্মান, ফৰাচী, হাংগেৰিয়ান, উজবেক আদি ভাষালৈও অনুবাদ হৈছে। অনুভৱ তুলসীয়ে মুনীন বৰকটকী বঁটা, কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ জ্যেষ্ঠ ফেলোশ্বিপ সন্মান, অসম সাহিত্য সভাৰ সভাপতিৰ শতবৰ্ষীয় সাহিত্য সন্মান আদিকে ধৰি বহু সন্মান লাভ কৰাৰ উপৰি তেওঁৰ কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লখিমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত আজি নিষিদ্ধ গোমাংসৰ সন্ধানত আৰক্ষী, জিলা প্ৰশাসন আৰু জিলা পশু চিকিৎসা বিভাগে অভিযান চলায়। শিৱসাগৰত আজি 2খনকৈ হোটেলত শিৱসাগৰ আৰক্ষী, জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগে অভিযান চলাই কেইবা কিলোগ্ৰাম সন্দেহজনক গোমাংস জব্দ কৰে। হোটেল দুখনৰ স্বত্বাধিকাৰী দুজনক আৰক্ষীয়ে সোধপোছৰভাৱে আটক কৰিছে। যোৰহাট জিলা দিৱস উপলক্ষে আজি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে আজি জিলাখনৰ হোলোঙাপাৰস্থিত মহাবীৰ লাচিত মৈদামত কিংবদন্তী আহোম সেনাপতি লাচিত বৰফুকনক শ্ৰদ্ধাঞ্জলি জনাই সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ভাৰতীয় সেনাবাহিনী আৰু অসম আৰক্ষীৰ দ্বাৰা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাট জিলা আয়ুক্তই অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে। ইফালে যোৰহাট জিলা দিৱস উদযাপনৰ অংশস্বৰূপে আজি জিলাখনৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাট ষ্টেডিয়ামৰ চৌহদত 4দিনীয়াকৈ হ'বলগীয়া আত্মসহায়ক গোট তথা ক্ষুদ্ৰ ব্যৱসায়ীৰ দ্বাৰা বিভিন্ন বিপণী আৰু বেংকৰ ঋণ মেলা মুকলি কৰে। অহা 6 জুলাইত মহৰম উপলক্ষে শোণিতপুৰ জিলাৰ জিলা প্ৰশাসনে কেতবোৰ ব্যৱস্থা হাতত লৈছে। জিলা আয়ুক্ত অংকুৰ ভৰালীৰ সভাপতিত্বত আয়োজিত এখন বৈঠকত আজি মহৰম উদযাপনৰ সময়ত শোভাযাত্ৰাৰ পথত জনসমাগম নিয়ন্ত্ৰণ, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু আইন শৃংখলা ৰক্ষা সন্দৰ্ভত আলোচনা কৰা হয়। আয়ুক্তগৰাকীয়ে জনোৱা মতে পৰহিলৈৰ পৰা 3দিনীয়াকৈ আখৰা অনুষ্ঠিত হ'ব। দেৰগাঁও মিলনপুৰ নিবাসী অসম চৰকাৰৰ মহকুমা পৰিষদৰ অৱসৰপ্ৰাপ্ত সচিব নীলনাথ শৰ্মা ফুকনৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ। মৃত্যুৰ আগলৈকে তেওঁ ৰাজ্যিক পেঞ্চনাৰ সংস্থা দেৰগাঁও টাউন ক্লাবকে ধৰি বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:20 শুনিবলৈ পাব।